ফিলিপিয়া বিলাকর প্রতিপত্র অধ্যায় এক। খ্রিস্ট যীশুর দাস পৌল আর তিমোথিও, খ্রিস্ট যীশুত থকা যিকোনো পবিত্র লোক ফিলিপিত আছে,
তেওঁবিলাকৰ আৰু তেওঁবিলাকৰ লগৰ অধ্যক্ষ আৰু পৰিচালকবিলাকৰ সমীপলৈ,
আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। যি জনাই তোমালোকত সৎকৰ্মৰ আৰম্ভ কৰিলে, তেওঁই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰি প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তাত তোমালোকৰ সহভাগিতা থকাৰ কাৰণে তোমালোক সকলোৰে নিমিত্তে মোৰ যি সকলো নিবেদন তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সোঁৱৰণ কৰা সকলো সোঁৱৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰো। তোমালোক সকলোৰে বিষয়ে সেই ভাৱ ৰখা মোৰ উচিত, কাৰণ তোমালোক মোৰ হৃদয়ত আছা। কিয়নো মই বন্ধ হোৱা আৰু শুভবাৰ্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়া কথাত তোমালোক সকলোৱেই মই পোৱা অনুগ্ৰহৰ সহভাগী হৈছা, কাৰণ যীশুখ্ৰীষ্টৰ স্নেহত মই তোমালোক সকলোৰে কাৰণে কেনে হাবিয়াস কৰোঁ সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে। আৰু যি শ্ৰেষ্ঠ তোমালোকে পৰীক্ষা কৰি তাক নিৰ্ণয় কৰিবলৈ তোমালোকৰ প্ৰেম যেন জ্ঞানত আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে, আৰু খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে তোমালোক নিষ্কলংক আৰু নিৰ্বিঘ্ন হৈ ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসাৰ অৰ্থে যীশুখ্ৰীষ্টৰ দ্বাৰাই ধাৰ্মিকতাৰ ফলেৰে যেন পৰিপূৰ্ণ হোৱা মই এই প্ৰাৰ্থনাকেই কৰোঁ। হে ভাইবিলাক, তোমালোকে এই কথা জানিবলৈ মই ইচ্ছা কৰোঁ যে মোলৈ যি ঘটিল, শুভবাৰ্তাৰ বাধা হওক চাৰি তাৰ বৃদ্ধিৰ অৰ্থেহে সেই সকলো ঘটিল। তাতে মোৰ বন্ধন গোটেই প্ৰিটোৰিয়ামত আৰু আন সকলোবিলাকৰ আগত খ্ৰীষ্টত প্ৰকাশিত হ'ল, আৰু ভাইবিলাকৰ অধিক ভাগে মোৰ বন্ধন দেখি প্ৰভুত দৃঢ় বিশ্বাস ৰাখি ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক'বলৈ অধিক সাহ কৰিছে। কোনো কোনোৱে অসূয়া আৰু বিবাদেৰে, আৰু কোনো কোনোৱে সুভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে। এই ভাগে প্ৰেমৰ কাৰণে, অৰ্থাৎ মই শুভবাৰ্তাৰ পক্ষে উত্তৰ দিবলৈ নিযুক্ত হৈছো বুলি জানি কৰে, কিন্তু আনবিলাকে বিৰোধেৰে খ্ৰীষ্টক প্ৰচাৰ কৰে। তেওঁবিলাকে শুদ্ধভাৱেৰে নহয় কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে। তাতেই বা কি হ'ল, কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈছেই, ইয়াতে মই আনন্দহে কৰিছোঁ আৰু আনন্দ কৰিমো। কিয়নো মই জানো যে তোমালোকৰ নিবেদন আৰু যীশুখ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ দ্বাৰাই মোৰ পৰিত্ৰাণৰ অৰ্থে সেই মোলৈ ঘটিব। তাতে মোৰ এই আকাংক্ষা আৰু আশা সিদ্ধ হ'ব যে মই কোনোমতে লজ্জিত নহ'ম, কিন্তু সম্পূৰ্ণ সাহেৰে যেনেকৈ সদায় তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰাই হওক মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ'ব। কিয়নো মোৰ পক্ষে জীয়াই থকাই হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয় তেন্তে কোনটো মনোনীত কৰিম তাক নাজানো, কিন্তু এই দুটাৰ চেপত সোমাই আছো। ইয়াৰ পৰা গৈ খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা, কিয়নো সেয়ে অতি অধিক গুণে উত্তম, কিন্তু তোমালোকৰ কাৰণে মাংসত থকাই অধিক প্ৰয়োজন। আৰু ইয়াকে দৃঢ় প্ৰত্যয় কৰি মই থাকিম বুলি জানিছো, আৰু তোমালোকৰ তাত পুনৰাই উপস্থিত হোৱাৰ দ্বাৰাই মোৰ তোমালোকৰ শ্লাঘাৰ কাৰণ খ্ৰীষ্ট যীশুত উপচি পৰিবলৈ, বিশ্বাসত তোমালোকৰ বৃদ্ধি আৰু আনন্দ হ'বলৈ তোমালোক সকলোৰে লগত থাকিবলৈ পাওঁ। মই যদি তোমালোকক চাবলৈ যাওঁ নাইবা অনুপস্থিত থাকোঁ, তেন্তে তোমালোক যে এক আত্মাৰে থিৰ হৈ আছা আৰু এক মনেৰে শুভবাৰ্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছা, তোমালোকৰ সেই বিষয়ে যেন শুনিবলৈ পাম। এইকাৰণে তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য আচৰণ কৰা, এই মাত্ৰ মোৰ নিবেদন। তোমালোকে বিৰোধীবিলাকৰ কাৰণে কোনো বিষয়ত ত্ৰাসযুক্ত নহবা, সেয়ে তেওঁবিলাকৰ অৰ্থে বিনাশৰ, কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়। কিয়নো তোমালোকে আগেয়ে মোক যি ৰূপ যুদ্ধ কৰা দেখিলা, এতিয়াও কৰা শুনিছা, তোমালোকেও সেই ৰূপ যুদ্ধ কৰি খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো তোমালোকক তেওঁৰ নিমিত্তে অনুগ্ৰহ দান কৰা হ'ল।